আদি পুস্তক 21 অধ্যায়। ইসাকৰ জন্ম। যিহুৱাই নিজৰ কথাৰ দৰে চাৰালৈ অনুগ্ৰহ কৰিলে আৰু চাৰালৈ যি কৰিব বুলি কৈছিল তেওঁ তাক সিদ্ধ কৰিলে। চাৰা গৰ্ভৱতী হ'ল। অব্ৰাহামৰ অতি বৃদ্ধ বয়সত চাৰাই তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ সময়তে সেই পুত্ৰৰ জন্ম হ'ল। অব্ৰাহামে চাৰাই প্ৰসৱ কৰা এই পুত্ৰৰ নাম ইছহাক ৰাখিলে। ঈশ্বৰৰ আজ্ঞা অনুসাৰে অব্ৰাহামে 8 দিনৰ দিনা নিজ পুত্ৰ ইছহাকৰ সুন্নত কৰিলে। পুত্ৰ ইছহাকৰ জন্মৰ সময়ত অব্ৰাহামৰ বয়স হৈছিল 100 বছৰ। চাৰাই ক'লে, পূৰ্বে নিসন্তান হোৱাৰ বাবে যদিও মই দুখী আছিলো, ঈশ্বৰে মোৰ মুখত আনন্দৰ হাঁহি দিলে। তেওঁ যি কৰিলে সেই কথা শুনা, প্ৰতিজনেও মোৰে সৈতে হাঁহিব। তেওঁ পুনৰ ক'লে, ইয়াৰ আগতে কোনোৱে জানো অব্ৰাহামক ক'ব পাৰিলেহেঁতেন যে মই এদিন সন্তানক পিয়া খুৱাম, কিয়নো মই এতিয়া তেওঁৰ বুঢ়াকালত তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলোঁ। হাগাৰ আৰু ইছমাইলক বাহিৰ কৰি দিয়া। ইছহাক ক্ৰমে ডাঙৰ হ'বলৈ ধৰিলে আৰু তেওঁ পিয়াহু এৰুৱালে। পিয়া এৰুৱাৰ দিনা অব্ৰাহামে এক বৰভোজ পাতিলে। এদিন চাৰাই দেখিলে যে হাগাৰৰ পুত্ৰ ইছমাইলে ইছহাকক ইটিকিং কৰিছে। তাকে দেখি চাৰাই অব্ৰাহামক ক'লে, তুমি এই মিছৰীয়া দাসী আৰু তাই পুতেকক খেদি দিয়া। মই নিবিচাৰোঁ যে আমাৰ ইছহাকৰ সৈতে সেই দাসীৰ পুত্ৰৰ উত্তৰাধিকাৰৰ ভাগী হওক। পুত্ৰ ইছমাইলৰ বিষয়ে এই কথা শুনি অব্ৰাহামে মনত অতিশয় বেজাৰ পালে। কিন্তু ঈশ্বৰে অব্ৰাহামক ক'লে, তোমাৰ ল'ৰা ইছমাইলৰ কাৰণে আৰু তোমাৰ দাসীৰ কথা ভাবি মনত বেজাৰ নকৰিবা। চাৰাই কোৱা কথাবোৰ শুনি তুমি সেইদৰে কাৰ্য কৰা, কিয়নো ইছহাকৰ দ্বাৰাই তোমাৰ বংশধৰসকলৰ নামাকৰণ হ'ব। সেই দাসীৰ পুত্ৰৰ যোগেদিও মই এক জাতি উৎপন্ন কৰিম, কাৰণ তেওঁ তোমাৰেই বংশধৰ। পিছদিনা অব্ৰাহামে নিচেই পুৱাতে উঠি কিছু পিঠা আৰু চালেৰে তৈয়াৰী পানী ভৰা এটা মোনা লৈ হাগাৰৰ কান্ধত তুলি দিলে। তাৰ পাছত ইছমাইলকো সোধাই দি তেওঁলোক দুয়োকো বিদায় দিলে। পাছত দুয়ো আঁতৰি গ'ল আৰু বেৰছেবাৰ মৰুপ্ৰান্তত ভূমি ফুৰিলে। যেতিয়া ছালৰ মোনাৰ পানী শেষ হৈ গ'ল, তেতিয়া হাগাৰে ল'ৰাটোক এটা জোপোহাৰ তলত হোৱাই থলে। তাৰ পাছত অলপ আঁতৰতে প্ৰায় এটা কাঁড় মাৰিলে যোৱা দূৰত্বমানলৈ গৈ হাগাৰ বহি থাকিল। ল'ৰাৰ মৃত্যুক মই চকুৰে চাই থাকিব নোৱাৰো বুলি কৈ তেওঁ তাতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে। ল'ৰাটিৰ কান্দোন ঈশ্বৰৰ কাণত পৰাত ঈশ্বৰৰ দূতে আকাশৰ পৰা হাগাৰক মাত দিলে। দূতে ক'লে, হাগাৰ, তোমাৰ কি হৈছে? ভয় নকৰিবা, কিয়নো তাত পৰি থকা তোমাৰ ল'ৰাৰ কান্দোন ঈশ্বৰে শুনা পাইছে। তুমি উঠা আৰু ল'ৰাটিক তুলি লৈ শান্ত কৰাত সহায় কৰা, কিয়নো মই তেওঁৰ যোগেদি এক মহাজাতি উৎপন্ন কৰিম। তাৰ পাছতে ঈশ্বৰে হাগাৰৰ চকুৰ মুকলি কৰাত তেওঁ এটা কুঁৱা দেখা পালে। তেতিয়া হাগাৰে সেই কুঁৱাৰ কাষলৈ গৈ নিজৰ ছালৰ মোনাটোত পানী ভৰাই ল'ৰাক পান কৰালে। ঈশ্বৰ সেই ল'ৰাৰ লগত থাকিল আৰু তেওঁ ডাঙৰ হ'বলৈ ধৰিলে। তেওঁ মৰুপ্ৰান্তত বাস কৰিলে আৰু এজন ধনুধৰ হ'ল। পাৰণ নামৰ এক মৰুপ্ৰান্তত তেওঁ বসতি কৰিবলৈ ধৰিলে। পাছত মিছৰ দেশৰ এজনী ছোৱালীক তেওঁৰ বাবে ভাৰ্যা কৰি মাকে বিয়া পাতি দিলে। ৰজা অবিমেলকৰ সৈতে অব্ৰাহামৰ চুক্তি। সেই সময়ত অবিমেলক আৰু তেওঁ সৈন্য দলৰ সেনাপতি ফিখুলে অব্ৰাহামৰ ওচৰলৈ আহি ক'লে, আপোনাৰ সকলো কাৰ্যতে ঈশ্বৰ আপোনাৰ সংগত আছে, সেইবাবে ঈশ্বৰৰ নামত আপুনি এতিয়া মোৰ ওচৰত এই শপত খাওক যে মোৰ অথবা মোৰ সন্তানসকলৰ সৈতে নাইবা মোৰ বংশধৰসকলৰ কাৰোৰ লগত আপুনি চলনাৰ কাৰ্য নকৰিব। মই যেনেকৈ আপোনাৰ প্ৰতি বিশ্বস্ততাৰে ব্যৱহাৰ কৰিছোঁ, ঠিক তেনেকৈ আপুনিও মোৰ সৈতে আৰু যি দেশত আপুনি বাস কৰি আছে সেই দেশৰ প্ৰতিও বিশ্বস্ততাৰে ব্যৱহাৰ কৰিব। অব্ৰাহামে ক'লে, হয় মই শপত খাইছো। কিন্তু তেওঁ এটা কুঁৱাৰ বিষয়ে অভিযোগ কৰি অবিমেলেকক ক'লে যে অবিমেলেকৰ ডাকবোৰে সেইটো বলেৰে তেওঁৰ পৰা অধিকাৰ কৰি লৈছে। তেতিয়া অবিমেলেকে ক'লে, এই কাম কোনে কৰিলে তাক মই নাজানো, এই কথা আগেৰে আপুনি মোক জনোৱাও নাই, মই আজিলৈকে এই কথা শুনা নাছিলোঁ, এতিয়াহে শুনিলোঁ। তাৰ পাছত অব্ৰাহামে কিছুমান মেৰ ছাগ আৰু গৰু আনি অবিমেলেকক দিলে আৰু দুয়োজনেৰে এক চুক্তি কৰিলে। পাছত অব্ৰাহামে নিজৰ মেৰ ছাগৰ জাকৰ পৰা সাতজনী মাইকী মেৰ ছাগৰ পোৱালি বেলেগ কৰি থলে। তাকে দেখি অবিমেলকে অব্ৰাহামক সুধিলে, আপুনি এই সাতজনী মাইকী মেৰ ছাগৰ পোৱালি বেলেগে যে থৈছে তাৰ কাৰণটো কি? তেওঁ ক'লে, আপুনি মোৰ হাতৰ পৰা এইবোৰ গ্ৰহণ কৰিলেহে মোৰ বাবে ই প্ৰমাণিত হ'ব যে এই কুঁৱাটো মই খান্দিছিলোঁ। সেই ঠাইতে তেওঁলোক দুয়ো এক শপত লোৱাৰ বাবে তেওঁ সেই ঠাইৰ নাম বেৰছেবা ৰাখিলে। এইদৰে তেওঁলোকে বেৰছেবাত চুক্তি কৰাৰ পাছত অবিমেলক আৰু তেওঁ সেনাপতি ফিখুল পলেষ্টিয়াসকলৰ দেশলৈ উভতি গ'ল। অব্ৰাহামে বেৰছেবাত জিহুৱাৰ অৰ্থাৎ সেই অনন্তকালৰ ঈশ্বৰৰ নামেৰে প্ৰাৰ্থনা কৰিলে। তেওঁ সেই ঠাইত এজোপা ঝাউ গছ ৰুলে। অব্ৰাহাম পলেষ্টিয়াসকলৰ দেশত বহুদিন ধৰি বিদেশী ৰূপে থাকিল।